আঠখালত বহি দৰপতি আৰু মাকুমাৰি থকা লাৱনী গাভৰুজনীক দেখিলে বাৰু কোন ডেকাৰ মনত বিজুলী নেখেলিব? তাতে গাভৰুৱে আলিবাটলৈ চাই মিচিকীয়া হাঁহিৰে সঁহাৰি জনালে ডেকাৰ মন উখল মাখল লাগিবই। আৰু তেতিয়াই গাভৰুৰ ৰূপত ভুল গৈ ডেকাই বহু আশাৰে বিহু গীত জোৰে।
ঘৰৰে মুধতে ঐ সেনা ও তাত বৈ আছিলা ঐ ও সেনাই ঐ মুৰণে মুতে আৰ ভৰণ ও গজে কি মুকুতা ঐ সেনা হেঙুল হাই তাল
মইনাৰ মুখলৈ চাবকে নোৱাৰি যেন পূৰ্ণিমাৰে জোন, বিশ্বৰ সকলো সৌন্দৰ্য যেন এখনি মুখতেই আবদ্ধ। মণি মুকুতাকো চেৰ পেলাই যোৱা এৰূপৰ শ্ৰমকনিয়ে ডেকাৰ মন উতলা কৰে। সেয়েহে উতলা মনক সান্তনা দি ৰূপৰ মহিমাকে প্ৰকাশ কৰি গাবলৈ ধৰে।
দেখিব শুৱনি এঙেনি জেঙেনি দেখিব শুৱনি কাপিনী তামোলৰটো মুখৰ মিচিকনি দাঁতজি লিঙনি মুখৰ মিচিকনি দাঁতজি লিঙনি কোন সতে পাহৰিম ঘৰতো নবহে মনে সমনীয়া ঘৰতো নবহে মনে সমনীয়া পৰতো নবহে মন কমোৱা তোলাবোৰ যেনেকৈ উৰিছে কমোৱা তোলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন একো দুখোজ পৰি গলা গৈ আঁতৰি একো দুখোজ পৰি গলা গৈ আঁতৰি আমালৈ উভতি চাই দূৰৰে পৰা বুকুৰে মৰমীক দূৰৰে পৰা বুকুৰে মৰমীক চালে মৰম লাগি যায়।
লাৱনী মুখখনিৰ পাছতেই নাৰীৰ সৌন্দৰ্যৰ প্ৰতীক হ'ল দীঘল ক'লা চুলিতাৰীৰ নেঘেৰি খোপা, লিহিৰি লিহিৰি আঙুলি আৰু খামুচীয়া কঁকালটি। এই সকলো সৌন্দৰ্যৰ আকৰ বিহুৱতী গাভৰুৰ মৰম লগা চকুজুৰিৰ চাউনিত ডেকাই যৌৱনৰ সাৰ্থকতা বিচাৰি পায়। চেনেহে মুখলৈ চালেই মন কেনেবা কেনেবা লগা হয়। তেতিয়াই বিহুৱা ডেকাটিয়ে নেঘেৰি খোপাত এপাহি কপৌ ফুল গুজি দিবৰ মনেৰে গায়।
নেঘেৰি কুপাতে কুকুল এপাহি কুকুল এপাহি শুনতে শুৱগাছৰে তোমাৰে মুখলৈ চাবকেনো নোৱাৰি চাবকেনো নোৱাৰি দেহা মোৰ কেনেবা কৰে হাতৰে হাতে গামে কাৰো হাতে গামে কাৰো কঁকালৰ শুৱনি ৰিহা মূৰৰে শুৱনি মূৰৰে কে কেওঁতা মূৰৰে কে কেওঁতা গলধনৰ শুৱনি খোপা।
গাভৰুৰ দেহৰ প্ৰতি অংগৰ শোভা ধৰা পৰে ডেকাৰ চকুতহে। শৰীৰৰ প্ৰতি ভাজে ভাজে থকা অফুৰন্ত সৌন্দৰ্যৰ মোহনীয় আকৰ্ষণে চিত হৰি নিয়ে, তাকেই প্ৰকাশ কৰে বিহুত বিহু গীতৰ মাজেৰে।
মুখ মুখলৈ কি চাবা দুদোলা গাপোন যেন দুদোলা গাপোন যেন কঁকালটি কঁকালটি বিনাৰে হাতলৈ কি চাবা হাতীৰে ফুৰে যেন হাতীৰে ফুৰে যেন কিনো কিনো গলা ফুলৰ বহল করি কালসিয়া করি কালসিয়া করি তোমার মান তোমার মান কমি নাই চুপ তোমারে কালতি অধিক এলাহি অধিক এলাহি
গাভৰুৰ দেহত মুগাৰ ৰিহা মেখেলাই কোনত যেন শুৱগাহে চৰাই তাকে দেখি ৰঙতে বিভোৰ হৈ যৌৱন বলিয়া ডেকাই ব্যাকুল কণ্ঠেৰে গায়
তোমাৰ চকুজুৰি এ হৰিণাৰ চকু যেন এ বুকুতে পদু মর সকা ও তোমার হাত দুখনি পদু মর থারি যেন রেশমর কাপুরে ধকা
হাতরে আঙুলি পবালি 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 ভরিরে আঙুলি দিলে কুঞ্জনী চরে তোমাক দিলে চাই নু চাই চাই নু চাই থাকি মন হাতরে আঙুলি পবালি 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 ভরিরে আঙুলি ঘন কুঞ্জনী চরে তোমাক দিলে কুঞ্জনী চরে তোমাক দিলে চাই নু চাই চাই নু চাই থাকি মন
এদিন নেদেখিলে চেনেহি কাষলৈ মন মুৰা মাৰি যায় মুহত আচন্ন হৈ ডেকাই ভাত পানীৰে খোৱা পাতিত চটফটাই মনৰ খু দুৱনিৰে বলিয়াৰ দৰে কৰা কামকে দুনাই কৰিবলৈ ধৰে তথাপিও যেন মনক বুজাব নোৱাৰে
পুৱাই নেদেখোঁ ও তোমাকৈ লাহৰি এ গধূলি নেদেখি মৰোঁ দিনতৈ এবেলি এ তোমাকে নেদেখি ও গার পুরনি
এইদরে যৌবন উচ্ছল চঞ্চল ডেকাই বিহু গীতর মাজেরে নোপোয়ার বেদনা প্রকাশ করে সেনাই বেদনার সঁহারি জনাই চেনেহিয়ে নিজের অন্তর সযতনে রাখি থা গভীর অনুভূতি বিলাকু জি জিরকৈ বই অহা পাহাড়ি জুড়িটির দরে বিহু গীতর মাঝে দিয়ে প্রকাশ করে
পিয়াহর হুয়দি নইর পানি টুপি ভুকরে হুয়দি ভা তাতুকই হুয়দি
মন দি নিজৰ কৰি লোৱা আপোনৰো আপোনজন যেন সদায় কাষতে থাকক কিন্তু হঠাতে ইমান প্ৰিয়জন যদি দূৰণিলৈ যাব লগা হয় প্ৰেয়সী দুখত ভাঙি নপৰিবনে তেনে অৱস্থাত প্ৰেয়সীয়ে নিজৰ মনৰ দুখ বিহু গীতেৰে প্ৰকাশ কৰি গায় সঁচাকৈ সহজ সৰল অসমীয়াৰ মুখেদি স্বতঃস্ফূৰ্তভাৱে ওলাই অহা এই ঐতিহ্যমণ্ডিত বিহুগীতৰ এটা সুকীয়া মহত্ব আছে, আৰু আছে সুকীয়া সৌন্দৰ্য। এই সুৱদি সুৰীয়া বিহুগীত বিহু নাচ আদি ভাৱ অনুভূতিৰ মুক্ত প্ৰকাশ। কেঁচা মাটিৰ কেঁচা নৰাৰ গোন্ধত কেঁচা মৰমৰো উমান পোৱা যায়। মহৰ পিঠিত উঠি মহ গোৱাল ডেকাটিয়ে আঁতৰৰ পৰাই পকা ধান দাই থকা গাভৰুজনীৰ মন জুখি চাবলৈ গীত জোৰে।
নৈ ধাৰে ধাৰে গলি অ' মইনা, অ' পানীৰ ধাৰে ধাৰে গলি, মইনা মইনা বুলি মাতো তিনি বেলি, তিনো চুৱা হলি, অহায় নৈ ধাৰে ধাৰে গলি অ' মইনা, পানীৰ ধাৰে ধাৰে গলি অ' মইনা, পানীৰ ধাৰে ধাৰে গলি, মইনা মইনা বুলি মাতো তিনি বেলি, উভতি কৈ বগলি চাইনো চাই থাকিবৰ মনে মোৰে মইনা, চাইনো চাই থাকিবৰ মন, চাইনো চাই থাকিলে এৰাব নোৱাৰি, জেনা তলৰে ধনে মোৰে মইনা, জেনা তলৰে ধন, নৈ ধাৰে ধাৰে গলি অ' মইনা, পানীৰ ধাৰে ধাৰে মইনা, পানী ধাৰে ধাৰে গলি, মইনা মইনা বুলি মাতো তিনি বেলি, উভতি নোচোৱা হলি অ' মইনা, উভতি নোচোৱা হলি, ওপৰত উৰিলে বগাকৈ বগলি চাই নুচাই থাকিব মনে মোৰে মইনা, চাই নুচাই থাকিবৰ মন, চাই নুচাই থাকিলে এৰাব নোৱাৰি, জেনা চলৰে ধনে মোৰে মইনা, জেনা চলৰে
মহৰ শিঙৰ পেপাতি একাষে এৰি গীতেৰে মন কাহিনীবলৈ ওলোৱা ডেকাক গাভৰুৱে বুজি পোৱাটো তেনেই স্বাভাৱিক। পকা ধানৰ দৰে ভৰপক যৌৱনে আমনি দি থকা গাভৰুৱে গীতৰ সঁহাৰিৰে অন্তৰৰ গুপুত কথা উজাৰি দিয়ে। দুখনীয়া আকুল হৃদয়ৰ মিলনৰ প্ৰয়াস প্ৰকাশ পায় বিহুৰ লেচাৰিত।
পেপাতি বজাবৰ তিনিটি আঙুলি, মাজৰ তি আঙুলি লৰে, বহু তাঁতৰ শালত চকু আলি বাতত মাকো সৰি সৰি পৰে, পেপাতি বজাব তিনিটি আঙুলি, মাজৰ তি আঙুলি লৰে, মোৰে চেনাই ঐ মাজৰ তি আঙুলি লৰে, বহু তাঁতৰ শালত চকু আলি বাতত মাকো কৰি কৰি পৰে, মোৰে চেনাই ঐ মাকো কৰি কৰি পৰে, মহৰ শিঙৰ পেপাতি নৱ নৱ চেনাই দে মোৰে মন ৰুমা,
ভাৱ অনুভূতিৰ আদান প্ৰদান হোৱাৰ পাছত মন বুজি দুখনী হৃদয় অতিকে ওচৰ চাপি যায়। দুয়ো দুয়োকে এৰিব নোৱাৰা হয়, ভৱিষ্যতৰ ৰঙীন সপোন দেখে।
বৰঘৰ সাজিছো মন মোৰ কেনে
বকম
সেয়েহে বৰপথাৰৰ বৰ আহিপীৰ তলত বাজি উঠা ঢোল পেপাৰ শব্দত কোনো ৰব নোৱাৰা হয়। বিহু বলিয়া ডেকা গাভৰু আটাই ঢাপলি মেলে বিহু মাৰিবলৈ, ইজনে সিজনক সঁচা মৰম দিবলৈ, সঁচা চেনেহ ৰাখিবলৈ।